যিচয়া ৪২ অধ্যায়। জিহুৱাৰ দাস, জিহুৱাৰ মুক্তিৰ কাৰ্য, ইজৰাইলৰ বৰ্তমান দুৰৱস্থা। সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছো। মোৰ মনোনীত লোকত মোৰ আত্মাই সন্তুষ্ট হৈছে। মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ। তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব। তেওঁ নাকান্দিব অথবা নিচিঞৰিব, আৰু নিজৰ মাত পথৰ শুনাকৈ নকব। তেওঁ থেতেলা নল নাভাঙিব, ধোঁৱাই থকা হলিতাও নুনুমাব, কিন্তু তেওঁ সত্যতাৰে ন্যায় বিচাৰ কৰিব। তেওঁ পৃথিৱীত ন্যায় বিচাৰ স্থাপন নকৰালৈকে দুৰ্বল কি নিৰুৎসাহ নহব, আৰু দ্বীপবোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব। যিজনাই আকাশমণ্ডল আৰু তেওঁ পৃথিৱী সৃষ্টি কৰিলে, সেইজনাই পৃথিৱী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে আৰু জীৱন দিলে। যিজনাই লোকসকলক নিশ্বাস দিলে, জীয়াই থকাসকলক প্ৰাণ দিলে, সেই ঈশ্বৰ জিহুৱা হোৱা কথা এই। মই তোমাক ধাৰ্মিকতালৈ মাতিলোঁ আৰু তোমাৰ হাত ধৰি ৰাখিম। মই লোকসকলৰ নিয়ম স্থাপকৰূপে, দেশবাসীসকলৰ দীপ্তিস্বৰূপে তোমাক নিযুক্ত কৰিম। অন্ধ লোকসকলৰ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীসকলক মুক্ত কৰিবলৈ, আৰু কাৰাগাৰৰ অন্ধকাৰত বহি থকাসকলক তাৰ পৰা আনিবলৈ। মই জিহুৱা, এইয়ে মোৰ নাম, আৰু মই মোৰ গৌৰৱ আনক বা মোৰ প্ৰশংসা কটা মূৰ্তিবোৰক নিদিওঁ। চোৱা, আগৰ কথা ফলিয়ালে, এতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ। সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ। সেই সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, সেই দ্বীপবোৰ আৰু তাৰ নিবাসীসকল, তোমালোকে জিহুৱাৰ উদ্দেশ্যে নতুন গীত গোৱা আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসা গান কৰা। মৰুভূমি আৰু তাৰ নগৰবোৰে কান্দক, কেদৰে বসতি কৰা গাঁওবোৰে উচ্চ ধ্বনি কৰক, চেলা নিবাসীসকল গান কৰক, পৰ্বতৰ টিঙৰ পৰা জয়ধ্বনি কৰক। তেওঁলোকে জিহুৱাৰ গৌৰৱ স্বীকাৰ কৰক আৰু দ্বীপবোৰৰ মাজত তেওঁৰ প্ৰশংসা কৰক। জিহুৱা বীৰৰ দৰে ওলাই আহিব, তেওঁ যোদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব, তেওঁ জয়ধ্বনি কৰিব, এনেকি মহাধ্বনি কৰিব। তেওঁ শত্ৰুবোৰৰ বিৰুদ্ধে পৰাক্ৰমী কাৰ্য প্ৰদৰ্শন কৰিব। মই বহু সময়ৰ বাবে নিজম দি থাকিলোঁ, এতিয়াও মই মুখ বন্ধ কৰিম, কিন্তু এতিয়া মই প্ৰসৱ কৰা তিৰোতাৰ দৰে চিঞৰিম, একেবাৰে নেথাম আৰু ঘনকৈ উশাহ ল'ম। মই পৰ্বত আৰু পাহাৰবোৰ ধ্বংস কৰিম আৰু সেইবোৰৰ ওপৰত থকা সকলো গছ গছনি শুকুৱাম, আৰু মই নৈবোৰ দ্বীপত পৰিণত কৰিম আৰু জলাশয়বোৰ শুকুৱাম। মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম। মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম আৰু বেকাবেকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম। যিসকলে কটা প্ৰতিমাবোৰত বিশ্বাস কৰে আৰু যিসকলে হাঁচত ঢলা মূৰ্তিবোৰক কয়, তোমালোক আমাৰ ঈশ্বৰ, সেই আটাই লোকসকলে বিমুখ হৈ সম্পূৰ্ণকৈ লজ্জিত হ'ব। সেই কলাসকল শুনা, সেই অন্ধসকল চকু মেলা তাতে দেখা পাবা। কিন্তু মোৰ দাসৰ দৰে অন্ধ কোন, আৰু মই পঠোৱা দূতৰ দৰে কলা কোন? মোৰে সৈতে শান্তিৰে থকা লোকৰ দৰে অন্ধ কোন? জিহুৱাৰ দাসৰ দৰে অন্ধ কোন? তুমি অনেক বিষয় দেখিছা কিন্তু হৃদয়ংগম নকৰা, কাণ মুকলি আছে কিন্তু তেওঁ নুশুনে। জিহুৱাই নিজৰ ধাৰ্মিকতালৈ চাই ব্যৱস্থাক মহৎ আৰু আদৰণীয় কৰিবলৈ সন্তুষ্ট হ'ল, কিন্তু এই লোকসকল ডকাইত আৰু লুট কৰি নিয়া লোক। তেওঁলোক সকলোৱে গাঁতত ধৰা পৰিল আৰু বন্দীশালত বন্দী কৰা হ'ল। তেওঁলোকক লুট কৰা হ'ল, কিন্তু তেওঁলোকক কোনেও উদ্ধাৰ কৰিব নোৱাৰে, আৰু কোনেও নকয় উভতাই দিয়া বুলি। তোমাৰ মাজত কোনে এই কথা শুনিব, আৰু কোনে শুনি ভৱিষ্যত কালৰ বাবে শুনিব? কোনে যাকোবক লুট আৰু কোনে ইজৰাইলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে? যিজনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ আৰু যিজনাৰ পথত লোকসকলে চলিবলৈ অমান্তি হ'ল আৰু যিজনাৰ ব্যৱস্থালৈ লোকসকলে কাণ নিদিলে, সেই জিহুৱাই নহয়নে? সেইবাবে তেওঁ তাৰ ওপৰত নিজৰ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে। তাতে সেয়ে চাৰিওফালে জ্বলি উঠিল, তথাপিও তেওঁলোকে উপলব্ধি নকৰিলে। সেয়ে তেওঁলোকক পুৰিলে, তথাপি তেওঁলোকে হৃদয়েৰে গ্ৰহণ নকৰিলে।